জিৰিমিয়া দুই অধ্যায় ইজৰাইলৰ বিশ্বাসঘাতকতা আৰু তাৰ ফল। যিহুৱাই আৰু এটি বাক্য মোক দিলে, যেন কাণে শুনাকৈ জেৰুচালেমৰ প্ৰতিজনলৈ এই কথা প্ৰচাৰ কৰা হয়। আৰু তেওঁ কৈছিল যে, মই যেন এই কথা তেওঁলোকক কওঁ, মই জিহুৱাৰ অতি পূৰ্বে তুমি মোক মানি চলা আৰু আমাৰ অংগীকাৰত বিশ্বাস কৰা সেই সকলো কথা মোৰ মনত আছে। বাগদান কৰাৰ কালত কন্যাই দৰাক কৰাৰ দৰে মোক আনন্দিত কৰিছিল। তুমি মোক প্ৰেম কৰিছিলা আৰু মৰুভূমিৰ মাজেৰে মোৰ পাছে পাছে তুমি গমন কৰিছিলা। সেই কালত তুমি ইজৰাইল মোলৈ নিলগে আছিলা। শস্যৰ প্ৰথমে পকা ফলৰ গৰাকী হোৱাৰ দৰে তোমালোক মোৰ আছিলা। যিসকলে মোৰ লোকসকলক অনিষ্ট কৰিছিল, তেওঁলোকৰ প্ৰতি দণ্ডাজ্ঞা দিবলৈ আৰু দুৰ্যোগ পঠিয়াবলৈ মই প্ৰতিজ্ঞা কৰিছিলোঁ। মই জিহুৱাই কৈছিলোঁ যে এইবোৰ ঘটিব, ঠিক তেনেদৰেই এইবোৰ অমংগল ঘটিব। হে জাকুবৰ বংশ, হে ইজৰাইলৰ আটাই লোকসকল, জিহুৱাই কি কৈছে সেই বাক্য শুনা। জিহুৱাই তোমালোকৰ পূৰ্বপুৰুষসকলে কি অন্যায় পালে যে তেওঁলোক মোৰ পৰা আঁতৰ হৈ গৈ অখাৰৰ পাছত চলি অখাৰ হ'ল। তেওঁলোকে নকলে যে যিজনাই মিছৰ দেশৰ পৰা আমাক উলিয়াই আনিছিল, যিজনাই মৰুভূমিৰ মাজেদি বালুকাময় আৰু গুহাময় দেশৰ মাজেদি খৰাং আৰু মৃত্যু ছায়াস্বৰূপ দেশৰ মাজেদি পথিক নচলা আৰু নিবাসী নথকা দেশৰ মাজেদি আমাক লৈ আহিছিল। সেই জিহুৱা ক'ত? মই তোমালোকক এখন উদ্যানময় দেশলৈ তাৰ ফল আৰু উত্তম উত্তম বস্তু ভোজন কৰিবলৈ আনিছিলোঁ। কিন্তু যেতিয়া তোমালোকে সোমালা, তেতিয়া তোমালোকে মোৰ দেশ অসুচি কৰিলা আৰু মোৰ আধিপত্য ঘিনলগীয়া কৰিলা। এতিয়া জিহুৱা ক'ত বুলি তোমালোকৰ পুৰোহিতসকলে নকলে আৰু ব্যৱস্থাত পাৰ্গত লোকে মোক নাজানিলে, আৰু তোমালোকৰ পালকসকলেও মোৰ বিৰুদ্ধে অধৰ্ম আচৰণ কৰিলে, আৰু ভাববাদীসকলেও বালৰ নামেৰে ভাববাণী প্ৰচাৰ কৰিলে আৰু অনুপকাৰী বস্তুৰ পাছত চলিলে। এই হেতুকে জিহুৱাই কৈছে, মই তোমালোকৰ লগত আৰু প্ৰতিবাদ কৰিম আৰু তোমালোকৰ পুনাতিসকলৰ সৈতেও প্ৰতিবাদ কৰিম, কিয়নো তোমালোকে কৃত্ৰিম দ্বীপবোৰলৈ পাৰ হৈ গৈ চোৱা আৰু কেদৰলৈ মানুহ পঠোৱা তাত এনেকুৱা কথা কৈছে নে নাই তাক চোৱা। ভালকৈ বিবেচনা কৰা, তেওঁলোকৰ দেশৰ কোনো লোকে এনে কাম কৰা নাই যিবিলাক তোমালোকৰ লোকসকলে কৰিলে। যিবোৰ ঈশ্বৰ নহয় এনে দেৱতাবোৰক কোনো এক জাতিয়ে জানো সলনি কৰিছিল, কিন্তু মোৰ প্ৰজাসকলে উপকাৰ নকৰা বস্তুৰ লগত নিজৰ গৌৰৱ সলনি কৰিলে। জিহুৱাই কৈছে, সেই আকাশমণ্ডল ইয়াত বিস্ময় মানা, ভয়ত নোম হিয়ৰুৱা, অতিশয় তধা লগা, কিয়নো মোৰ প্ৰজাসকলে দুটা দুখ কৰিলে। তেওঁলোকে জীৱন্ত জলৰ ভুমুকস্বৰূপ মোক ত্যাগ কৰিলে, আৰু তেওঁলোকে নিজৰ কাৰণে জলাধাৰ, পানী ৰাখিব নোৱাৰা ভগা জলাধাৰ খান্দিলে। ইজৰাইল জানো বন্দী, বা তেওঁলোক জানো ঘৰ উপজা বন্দী, তেন্তে তেওঁলোকে কিয় লোট দ্ৰব্য হৈছে? ডেকা সিংহবোৰে তাৰ ওপৰত গৰ্জিছে, গৰ্জন কৰিছে, সিহঁতে তাৰ দেশ উচ্ছন্ন কৰিলে, তাৰ নগৰবোৰ দগ্ধ হৈ নিবাসীহীন হৈছে। নোফৰ আৰু তহপন হেচৰ সন্তানসকলেও তোমালোকৰ মূৰৰ তালু টকলা কৰিলে। তোমাৰ ঈশ্বৰে তোমাক পথেদি লৈ যোৱা সময়ত তোমাৰ ঈশ্বৰ জিহুৱাক তুমি পৰিত্যাগ কৰাত তুমি জানো নিজেই নিজক ইয়াক ঘটোৱা নাই। আৰু এতিয়া চিহুনৰ জলপান কৰিবলৈ মিছৰৰ বাটত তোমাৰ কি কাম আছে? আৰু ফৰাত নদীৰ জলপান কৰিবলৈ অসুৰৰ বাটত তোমাৰ কি কাম আছে? তোমাৰ নিজ দুষ্টতাই তোমাক শাস্তি দিব আৰু তোমাৰ অপথে যোৱাই তোমাক ধমকি দিব। এই হেতুকে তুমি ঈশ্বৰ জিহুৱাক ত্যাগ কৰা আৰু অন্তৰত মোৰ ভয় নৰখা যে বেয়া আৰু তিতা। ইয়াক জ্ঞাত হৈ বুজা, এয়ে প্ৰভু বাহিনীসকলৰ জিহুৱাৰ বচন। কিয়নো বহুকাল হ'ল তুমি তোমাৰ যুঁৱলি ভাঙিলা আৰু জোঁট জৰি ছিঙি ক'লা, মই পৰাধীন নহওঁ। কাৰণ তুমি প্ৰত্যেক ওখ পৰ্বতত আৰু কেঁচাপতীয়া গছৰ তলত মূৰ দুৱাই বেচা কৰ্ম কৰিলা। তথাপি মই তোমাক উত্তম দাক্ষালতা বুলি সকলোভাৱে প্ৰকৃত গুটি বুলি ৰুইছিলোঁ। তেন্তে তুমি কেনেকৈ মূৰ গুৰিত বিজাতীয়া দাক্ষালতাৰ নৰম ডালত পৰিৱৰ্তন হলা? কিয়নো যদিও খাৰেৰে নিজৰ গা ধোৱা আৰু অনেক চাবোন লগোৱা, তথাপি মোৰ দৃষ্টিত তোমাৰ অপৰাধ দাগস্বৰূপ হৈ থাকিব। এয়ে সত্য, কিয়নো ইয়াক প্ৰভু জিহুৱাই কৈছে। তুমি কেনেকৈ ক'ব পাৰা যে মই অসুচী নহওঁ? বাল দেৱতাবোৰৰ পাছত চলা নাই? উপত্যকাত কৰা তোমাৰ আচাৰ ব্যৱহাৰ চোৱা, তুমি কি কৰিলা তাক জ্ঞাত হোৱা। তুমি তোমাৰ পথত পকোৱা পকীকৈ ভ্ৰমি ফুৰোতা এজনী বেগী উটৰ নিচিনা। তুমি নিজ অভিলাষৰ বায়ু শুঙি ফুৰা অৰণ্যত অভ্যাস হোৱা এজনী বনৰীয়া গাধৰ নিচিনা। তাই কামাতুৰ হোৱা সময়ত কোনে তাইক ওলোটাব পাৰে? তাইলৈ অভিলাষ কৰি বিচৰাবোৰে ভাগৰ নাপায়। তাই নিয়মিত মাহত তাইক পাব। তুমি তোমাৰ ভৰি পইজাৰ নোহোৱা হ'বলৈ আৰু ডিঙিৰ নলী শুকান হ'বলৈ নিদিবা। কিন্তু তুমি কৈছা ইয়াত আশা নাই, সমূলি নাই, কিয়নো মই বিদেশীসকলক প্ৰেম কৰোঁ, তেওঁলোকৰেই পাছত চলিম। চোৰ ধৰা পৰিলে যেনেকৈ সি লাজত পৰে, তেনেকৈ ইজৰাইল বংশই লাজ পাইছে। তেওঁলোক তেওঁলোকৰ ৰজা, অধ্যক্ষ, পুৰোহিত আৰু ভাববাদীসকলে লাজ পাইছে। তেওঁলোক প্ৰতিজনে এডোখৰ কাঠক তুমি মোৰ পিতৃ এইবুলি, আৰু এটা শিলক তুমি মোক উৎপন্ন কৰিলা তুমি মোৰ মাতৃ এইবুলি কয়। কিয়নো তেওঁলোকে মোৰ ফালে মূৰ নকৰি পিঠিহে দিলে। কিন্তু আপদৰ দিনত তেওঁলোকে ক'ব, তুমি উঠি আমাক উদ্ধাৰ কৰা। তুমি নিজৰ কাৰণে যি দেৱতাবোৰ সাজিলা, তোমাৰ সেই দেৱতাবোৰ ক'ত? সেইবোৰে উঠি যদি পাৰে তেন্তে আপদৰ সময়ত তোমাক নিস্তাৰ কৰক। কিয়নো হে যিহুদা, তোমাৰ যিমান নগৰ সিমান তোমাৰ দেৱতা আছে। যিহুৱাই কৈছে, তোমালোকে কিয় মোৰ লগত প্ৰতিবাদ কৰিছা? তোমালোক সকলোৱে মোলৈ বিদ্ৰোহ আচৰণ কৰিছা। মই তোমালোকৰ সন্তানসকলক বৃথা প্ৰহাৰ কৰিলোঁ, তেওঁলোকে শাস্তি নুবুজিলে, বৰং তোমালোকৰ নিজৰ তৰোৱালেই বিনাশক সিংহৰ দৰেই তোমালোকৰ ভাববাদীসকলক গ্ৰাস কৰিলে। তেন্তে সেই বৰ্তমান কালৰ লোকসকল, তোমালোকে জিহুৱাৰ বাক্য আলোচনা কৰা, ইজৰাইলৰ পক্ষে মই জানো অৰণ্য বা অন্ধকাৰময় দেশস্বৰূপ, তেন্তে মোৰ প্ৰজাসকলে কিয় কয় যে আমি মুকলি হলো, আমি তোমাৰ ওচৰলৈ আৰু নাযাওঁ? যুৱতীয়ে জানো নিজৰ অলংকাৰ বা কন্যাই জানো নিজৰ পিন্ধা সাজ পাহৰিব পাৰে, কিন্তু মোৰ প্ৰজাসকলে অসংখ্য দিন মোক পাহৰি আছে। তুমি প্ৰেম বিচাৰিবলৈ কেনে সুন্দৰৰূপে নিজ পথ যুগুত কৰিছা! এইকাৰণে দুষ্ট ইষ্টিসকলকো তুমি নিজ পথ শিকালা। তোমাৰ বস্ত্ৰ আচলতে নিদোষী দৰিদ্ৰ প্ৰাণীবোৰৰ তেজ পোৱা গৈছে। মই বৰকৈ বিচাৰি বিচাৰি যে তাক পালোঁ এনে নহয়, কিন্তু সেই সকলোৰে ওপৰত তাক পালোঁ। তথাপি তুমি কৈছা মই নিদোষী, অৱশ্যে মোৰ পৰা তেওঁৰ ক্ৰোধ ঘূৰিল। চোৱা, মই পাপ কৰা নাই, তুমি এই কথা কোৱাৰ কাৰণে মই তোমাৰে সৈতে বিচাৰ স্থানত সোমাম। তুমি তোমাৰ পথ সলনি কৰিবৰ মনেৰে কিয় ইমানকৈ ভ্ৰমণ কৰিছা? তুমি অসুৰৰ পৰা যেনেকৈ লাজ পাইছিলা, তেনেকৈ মিছৰৰ পৰাও লাজ পাবা। অৱশ্যে তাৰ ওচৰৰ পৰাও মূৰত হাত দি গুচি যাবা, কিয়নো জিহুৱাই তোমাৰ আশ্ৰয় স্থানবোৰ অগ্ৰাহ্য কৰিলে, সেইবোৰত তোমাৰ কুশল নহ'ব।